বাছনিসকলৰ কৰ্ম ন অধ্যায় চৌলৰ মূল পালোতন আৰু শুভবাৰ্তা প্ৰচাৰ। সেই সময়ত চৌলে প্ৰভুৰ শিষ্যসকলক ভয় দেখুওৱাৰ লগতে বধ কৰাৰ ভাবুকিও দিবলৈ ধৰিলে। তেওঁ জিৰচালেমত মহাপুৰোহিতৰ ওচৰলৈ গ'ল আৰু দমেশক নগৰত থকা নামঘৰৰ সমাজলৈ লিখা অনুমতি পত্ৰ ল'লে, যাতে তেওঁ সেই পথৰ যিকোনো পুৰুষ বা মহিলাক পালেই তেওঁলোকক যেন ধৰি বান্ধি জিৰচালেমলৈ আনিব পাৰে। এই উদ্দেশ্যেৰে যাত্ৰা কৰি দমেশক নগৰ ওচৰ পাওঁতে অকস্মাতে আকাশৰ পৰা পোহৰ ওলাই তেওঁ চাৰিফালে প্ৰকাশিত হ'ল। তেওঁ তৎক্ষণাত মাটিত পৰিল আৰু এক আকাশবাণী শুনিবলৈ পালে, বোলে, হে চৌল, হে চৌল, মোক কিয় তাৰণা কৰিছা? চৌলে উত্তৰ দি ক'লে, হে প্ৰভু, আপুনি কোন? তেতিয়া প্ৰভুৱে ক'লে, যিজনক তুমি তাৰণা কৰি আছা মই সেই যীচু। কিন্তু উঠা, নগৰত সোমোৱা, তাতে তুমি কি কৰিব লাগিব সেই বিষয়ে তোমাক কোৱা হ'ব। তেওঁৰ লগত যোৱা মানুহবোৰে তাত কোনো ব্যক্তিক দেখা নাপালে, কিন্তু সেই আকাশবাণী শুনি অবাক হৈ থাকিল। পাছত চৌলে মাটিৰ পৰা উঠি চকু মেলি একো নেদেখিলে। তেতিয়া আন লোকে তেওঁক হাতত ধৰি দমেশক নগৰলৈ আনিলে। তাতে তেওঁ তিনিদিনলৈকে দৃষ্টিহীন হৈ থাকিল আৰু ভোজন পানো নকৰিলে। সেই সময়ত দমেশক নগৰত থকা অননীয় নামেৰে এজন শিষ্যক প্ৰভুৱে দৰ্শন দি ক'লে, হে অননীয়। তেওঁ ক'লে, হে প্ৰভু, চাওক মই আছো। তেতিয়া প্ৰভুৱে তেওঁক ক'লে, তুমি উঠা, পুন নামৰ আলিবাটেৰে যোৱা আজিহুদাৰ ঘৰলৈ গৈ তাচ নগৰৰ চৌল নামৰ ব্যক্তিজনৰ খবৰ লোৱা, তাতে তুমি দেখিবা তেওঁ প্ৰাৰ্থনা কৰি আছে। তেতিয়া চৌলে দৃষ্টি পাবৰ কাৰণে অননীয় নামেৰে এজন মানুহ তেওঁৰ ওচৰলৈ আহি তেওঁৰ গাত হাত দিয়া এনে দৰ্শনত দেখা পালে। কিন্তু অননীয়ে উত্তৰ দিলে, হে প্ৰভু, সেই মানুহে জিৰচালেমত আপোনাৰ নিযুক্ত পবিত্ৰ লোকসকলৰ কিমান অপকাৰ কৰিলে সেই বিষয়ে মই অনেকৰ পৰা শুনিলোঁ, আৰু ইয়াতো আপোনাৰ নামেৰে প্ৰাৰ্থনা কৰা লোকসকলক বান্ধিবলৈ তেওঁ প্ৰধান পুৰোহিতসকলৰ পৰা ক্ষমতালৈ আহিছে। কিন্তু প্ৰভুৱে তেওঁক ক'লে, তুমি যোৱা, কিয়নো অনা ইহুদী আৰু ৰজাসকলৰ লগতে ইজৰাইলৰ সন্তানসকলৰ আগত মোৰ নাম প্ৰচাৰ কৰিবলৈ সেইজন মোৰ মনোনীত পাত্ৰ, কিয়নো তেওঁ মোৰ নামৰ কাৰণে কিমান দুখ ভোগ কৰিব লাগিব ইয়াকে মই তেওঁক দেখুৱাম। তেতিয়াই অনন্য গ'ল আৰু সেই ঘৰত সোমাই চৌলক বিচাৰি উলিয়ালে। তাৰপাছত তেওঁ চৌলৰ গাত হাত দি ক'লে, হে ভাই চৌল, আপুনি যেন দৃষ্টি পায় আৰু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হয়, এইকাৰণে আপুনি অহা বাটত যিজন প্ৰভু যীশুৱে আপোনাক দেখা দিলে তেওঁৱে মোক আপোনাৰ ওচৰলৈ পঠালে। তেতিয়াই তেওঁ চকুৰ পৰা মাছৰ বাকলিৰ নিচিনা এচটা ওলাই আহিল আৰু পুনৰাই দৃষ্টি পালে। তাৰপাছত তেওঁ উঠি বাপ্তাইজিত হ'ল। ইয়াৰ পাছত তেওঁ খোৱা বোৱা কৰি বলৱান হ'ল। এনেদৰে কিছুদিন তেওঁ শিষ্যসকলৰ সৈতে দমেশক নগৰত থাকিল। আৰু যীশু যে ঈশ্বৰৰ পুত্ৰ হয় এই কথা নামঘৰবোৰত তেওঁ ঘোষণা কৰিবলৈ ধৰিলে। তাতে সকলোৱে শুনি বিস্ময় মানি ক'লে, বোলে, যিজনে জিৰচালেমত এই নামেৰে প্ৰাৰ্থনা কৰাসকলক লণ্ডভণ্ড কৰিছিল আৰু এতিয়াও তেওঁলোকক বান্ধি প্ৰধান পুৰোহিতৰ আগলৈ নিবলৈ আশয়েৰে এই ঠাইলৈকো আহিছে, সেইজন এওঁৱেই নহয়নে? কিন্তু চৌলে অধিক শক্তিমান হৈ এই যীশুৱে যে খ্ৰীষ্ট হয় ইয়াৰ প্ৰমাণ দি দামেশকত থকা ইহুদীসকলক নিৰুত্তৰ কৰিলে। এনেদৰে বহুদিনৰ পাছত ইহুদীসকলে তেওঁক বধ কৰিবলৈ চক্ৰান্ত কৰিলে আৰু তেওঁলোকে তেওঁক বধ কৰিবলৈ দিনে ৰাতিয়ে দুৱাৰবোৰত খাপ দি থাকিল। কিন্তু চৌলে তেওঁলোকৰ চক্ৰান্ত বুজি পালে। তাৰপাছত তেওঁৰ শিষ্যসকলে ৰাতিতে তেওঁক পাচিত ভৰাই গড়েদি নমাই দিলে। পাছত চৌলে জিৰচালেমলৈ গৈ শিষ্যসকলৰ লগ ল'বলৈ চেষ্টা কৰাত সকলোৱে তেওঁলৈ ভয় কৰিলে আৰু তেওঁ যে শিষ্য হয় ইয়াকো বিশ্বাস নকৰিলে। কিন্তু বাৰ্ণাবাই তেওঁক পাচনীসকলৰ আগলৈ আনিলে। ইয়াৰ পাছত দামেশকৰ পথত কেনেকৈ চৌলে প্ৰভুক দেখা পাইছিল আৰু প্ৰভুৱে তেওঁৰ আগত কি কথা কৈছিল আৰু তেওঁ কেনেকৈ দামেশকৰ যীশুৰ নামত সাহসেৰে প্ৰচাৰ কৰিছিল, সেই সকলো কথা তেওঁলোকৰ আগত বৰ্ণনা কৰিলে। চৌলে তেওঁলোকৰ লগত জিৰচালেমত অহা যোৱা কৰি প্ৰভু যীশুৰ নামেৰে সাহসেৰে প্ৰচাৰ কৰিলে, যাতে তেওঁ গ্ৰীকভাষী ইহুদীসকলৰ সৈতে কথোপকথন আৰু বাদ বিবাদ কৰিলে। কিন্তু তেওঁলোকে তেওঁক বধ কৰিবলৈ চেষ্টা কৰি আছিল। ভাইসকলে সেই বিষয়ে জানিবলৈ পোৱাত তেওঁক চিজাৰিয়ালৈ নি তাৰ্চ নগৰলৈ পঠাই দিলে। ভিতৰৰ দুটা আচৰিত কাৰ্য। সেই সময়ত গোটেই যিহুদীয়া, গালিল আৰু চমৰীয়া দেশৰ মণ্ডলীসমূহ শান্তিত আছিল। বিশ্বাসীসকল সংখ্যাত বৃদ্ধি হৈ প্ৰভুৰ ভক্তিত আৰু পবিত্ৰ আত্মাই দিয়া উদগণিত জীৱন যাপন কৰিছিল। তাৰপাছত পিতৰে ঠায়ে ঠায়ে ফুৰি লুদ্দা নগৰ নিবাহী পবিত্ৰ লোকসকলৰ ওচৰ পালেগৈ। সেই ঠাইতে পক্ষাঘাত ৰোগত আক্ৰান্ত হৈ 8 বছৰ শয্যাত পৰি থকা ঐনীয়া নামৰ এজন মানুহক দেখিলে। পিতৰে তেওঁক ক'লে, হে ঐনীয়া, যীশুখ্ৰীষ্টই আপোনাক সুস্থ কৰিছে, আপুনি উঠি আপোনাৰ শয্যা চপাই লওক। তাতে তেওঁ তেতিয়াই উঠি থিয় হ'ল। পাছত লুদ্দা আৰু চাৰুণ নিবাসীসকলেও প্ৰভুলৈ মন পালতালে আৰু যাক ভাষাত দৰকা অৰ্থাৎ হৰিণী বুলি মাতে, দান দিয়া আৰু সৎকৰ্মেৰে পূৰ্ণ হৈ থকা তাবিথা নামৰ শিষ্য এজনী যাৰ পুত্ৰ আছিল, সেই সময়ত তেওঁ নৰিয়াত পৰি মৃত্যু হোৱাত লোকসকলে তেওঁক ধুৱাই ওপৰৰ কোঠালিত শুৱাই থলে। তাতে দুৰ্দানগৰ জাফৰ ওচৰ হোৱাত আৰু পিতৰো তাতে আছে বুলি শুনি শিষ্যসকলে তেওঁৰ ওচৰলৈ দুজন মানুহ পঠিয়াই মিনতি কৰিলে, বোলে পলম নকৰি আমাৰ ইয়ালৈ আহক। তেতিয়া পিতৰ উঠি তেওঁলোকৰ লগত গৈ তাত উপস্থিত হোৱাত লোকসকলে তেওঁক ওপৰৰ কোঠালিলৈ নিলে আৰু বিধৱাসকলে তেওঁৰ ওচৰত থিয় হৈ কান্দি কান্দি দৰকাৰ তেওঁলোকৰ লগত থাকোঁতে প্ৰস্তুত কৰা চোলা আদি কাপোৰ দেখুৱাবলৈ ধৰিলে। কিন্তু পিতৰে তেওঁলোক আটাইকে বাহিৰলৈ যাবলৈ দি আঁঠুকাঢ়ি প্ৰাৰ্থনা কৰিলে। পাছত মৃতদেহৰ ফাললৈ ঘূৰি চাই ক'লে, হে থাবিথা উঠা। তেতিয়া তেওঁ চকু মেলি পিতৰক দেখি বহিল। তাতে তেওঁ থাবিথাক হাতত ধৰি তুলিলে আৰু পবিত্ৰ লোক আৰু বিধৱাসকলক মাতি তেওঁলোকৰ আগত জীয়াই উঠা দেখুৱালে। এই কথা জাফুৰ সকলো ঠাইতে জনাজাত হৈ যোৱাত অনেক মানুহে প্ৰভুত বিশ্বাস কৰিলে। তাৰপাছত পিতৰে জাফুত চিমুন নামৰ এজন মুচিয়াৰৰ ঘৰত বহুদিন থাকিল।